জৰিয়তে 3 কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে নিজা নাৰ্চাৰীৰ পৰা 4 কোটিৰো অধিক গছপুলি ব্যৱহাৰ কৰিব, যাৰ ভিতৰত 3 কোটি গছপুলি ৰোপণৰ বাবে আৰু 1 কোটি গছপুলি প্ৰতিস্থাপনৰ বাবে সংৰক্ষণ কৰি ৰখা হ'ব। গছপুলি বিতৰণৰ সুবিধাৰ বাবে সমগ্ৰ ৰাজ্যতে 4000 বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। তদুপৰি চৰকাৰে সমাগত বছৰবোৰত 10 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চলিত বছৰৰ ছেপ্টেম্বৰ মাহত ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে। আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জনোৱা অনুসৰি বৰ্তমানৰ অসম বিধানসভা 2001 চন অৰ্থাৎ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। তেওঁ লগতে কয় যে এই উপ নিৰ্বাচনত 2023 চনৰ পৰা নতুনকৈ নিৰ্ধাৰণ হোৱা বিধানসভাৰ সমষ্টিসমূহৰ সীমা প্ৰযোজ্য নহ'ব। সেয়ে এই 5টা সমষ্টিৰ বাবে 2021 চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ নিৰ্বাচনৰ সময়লৈকে নৱীকৰণ কৰি ব্যৱহাৰ কৰা হ'ব। উল্লেখযোগ্য যে চলিত বছৰত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ৰাজ্যৰ ধমাই, চিডলি, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ বিধায়কসকল সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত সেই সমষ্টিকেইটাৰ আসনকেইখন খালী হৈ ৰয়। সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা মতে খচৰা ভোটাৰ তালিকাসমূহ 30 জুলাইত প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত কিবা দাবী আপত্তি থাকিলে সেয়া দাখিল কৰাৰ সময় 30 জুলাইৰ পৰা 10 আগষ্টলৈ ধাৰ্য কৰা হৈছে। আনহাতে চূড়ান্ত ভোটাৰ তালিকা 20 আগষ্টত প্ৰকাশ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন অহা 22 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চন্দ কাটাৰীয়াই কালি এখন অধিসূচনা যোগে শৰৎকালীন অধিৱেশন 22 আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা 6:30 বজাৰ পৰা অধিৱেশনৰ কাম কাজ আৰম্ভ হ'ব। কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ মাকুম পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পূৰ্বে পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া ৰক্তিম গগৈয়ে শ্ৰীসোণোৱালক শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত সভানেত্ৰী ৰিপাশা বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক সুৰেণ ফুকন, হাউচিং বৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই আদি উপস্থিত আছিল। ইফালে তেওঁ ডিগবৈ পৌৰসভাৰ উপদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চহৰখনক আধুনিক ৰূপত গঢ় দিয়াৰ বাবে কাম কৰি যাব লাগিব বুলি উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্ৰী স্বনিয়োজন আঁচনিৰ কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ডিগবৈ পৌৰসভাই দেশৰ ভিতৰতে স্থান লাভ কৰিবলৈ সমৰ্থ হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। উত্তৰ প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত ডিব্ৰুগড় অভিমুখী চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছত থকা তিনিচুকীয়া জিলাৰ যাত্ৰীসকল কাইলৈ তিনিচুকীয়াত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। সেই অনুসৰি তিনিচুকীয়া ৰেল ষ্টেচনত ৰেল বিভাগে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। ৰেল বিভাগে মুকলি কৰা নম্বৰকেইটা হৈছে 9975555959, 9975555984, 9435747321 আৰু 7080558811। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়া জিলা ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ গেলাপুখুৰীৰ বাইপাছত থকা কনভেনশ্যন চেণ্টাৰত উপস্থিত হৈ তাৰ পাছত তেওঁ মালখেৰীতে ভ্ৰমণ কৰে। ডিগবৈ আৰু মাকুম ভ্ৰমণ কৰাৰ পাছত শ্ৰীসোণোৱালে খেলো ইণ্ডিয়াৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিচুকীয়াৰ টিডিএ সাংস্কৃতিক প্ৰকল্পত উপস্থিত হয়। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ কুকুৰা কৰ্বৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল ৰায়ে নিৰ্দেশ দিছে। দিছপুৰত অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীৰ্ষ বিষয়াসকলক এই দিশত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ